নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। বুঢ়াই সদাগৰৰ কথা উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰি যায়। ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে নেমেল নেমেল কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল, উহ কটা, ইমান দিন ইয়াতে থাকি আজি দিনবোৰ চাই নাওখন মেলিবলৈ হুকুম দিলোঁ, আপদীয়া এইটোৱে ক'ৰবাৰ পৰা আহি মোৰ শুভযাত্ৰাত বিঘিনি জন্মালে, কটা ধৰ ইয়াক। এইবুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটা দিলে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নহবৰ হ'ল নহবৰ হ'ল বুলিবলৈ ধৰিলে। বুঢ়াই নহবৰ হ'ল কৈ গৈ আছে, এনেতে সেই বাটেদিয়েই ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াৰ সেই নহবৰ হ'ল কথাটো শুনি ভাবিলে সি ভালকৈ ধুনপেচ মাৰি সাজপাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকেই ভাবি সি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই নহবৰ হ'ল কথাষাৰ পাহৰি সিটোতকৈ ইটোহে চৰা বুলি যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ গৈছিল। সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সিহঁতক সেইদৰে হাঁহিছে। ইয়াকেই ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা গুৰুলিকৈ কিলালে। কিল খাই বুঢ়াই চুচৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি কলত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, বাৰু যি হ'ল হ'ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন। বুঢ়াই ক'লে, কিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপাই পলাই গ'ল, মই নামটো পাহৰিলোঁ।